পাচনি কর্ম অধ্যায় ২৭। পাছে আমার ইটালি দেশলৈ জাহাজেৰে যোৱা নিশ্চয় হলত তেওঁবিলাকে ৰজা ধীৰাজৰ সৈন্যদলৰ জুলিও নামেৰে এজন এশৰ সেনাপতিৰ হাতত পৌল আৰু আন কেতবোৰ বন্দী আৰু সোধাই দিলে। পাছে এছিয়া দেশৰ দাঁতিয়ে দাঁতিয়ে যাবলৈ উদ্যত হোৱা আদ্ৰামূৰ্তিয়ৰ এখন জাহাজত আমি উঠি সমুদ্ৰপথেদি যাত্ৰা কৰিলোঁ। আমাৰ লগত থিছলনিকি নগৰৰ মাকেডনিয়াৰ আৰিষ্টাৰ্খো আছিল। পাঁচদিনা চিডুন নগৰত জাহাজ লগালত জুলিয়ই পৌলক অনুগ্ৰহ কৰি বন্ধু বান্ধৱবিলাকৰ ওচৰলৈ গৈ প্ৰাণ জোৰাই আহিবলৈ অনুমতি দিলে। তাৰ পৰা আমি সমুদ্ৰপথেদি যাত্ৰা কৰি সন্মুখে বতাহ হোৱাত কুপ্ৰ দ্বীপৰ কাষেদি গলোঁ। পাছে কিলিকিয়া আৰু পাম্ফলিয়াৰ সন্মুখে থকা সাগৰ পাৰ হৈ লুকিয়া দেশৰ মুৰা নগৰ পালোঁ। সেই ঠাইতে এশৰ সেনাপতিয়ে ইটালী দেশলৈ যোৱা আলেকজাণ্ড্ৰিয়া নগৰৰ এখন জাহাজ পাই আমাক সেই জাহাজত তুলি দিলে। পাছে বহুদিন লাহে লাহে গৈ কোনো প্ৰকাৰে ক্লিডৰ সন্মুখ হৈ বতাহে আমাক নিবাৰণ কৰাত ক্ৰিটি দ্বীপৰ আৰে আৰে চলমুনিৰ সন্মুখেদি কোনো প্ৰকাৰে দ্বীপৰ দাঁতিয়ে দাঁতিয়ে গৈ সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ। তাৰ ওচৰত লাচায়া নগৰ আছিল। এইদৰে বহু পলম হলত আৰু উপবাস পৰ্ব অতীত হোৱাৰ কাৰণে সমুদ্ৰ যাত্ৰাত শংকা হোৱাত পৌলে তেওঁবিলাকক পৰামৰ্শ দি কলে,
হে মানুহবিলাক, মই দেখিছো এই সমুদ্ৰ যাত্ৰাত আমাৰ আপদ আৰু অনেক হানি হ'ব। সেই অকল মাল আৰু জাহাজৰ এনে নহয়, কিন্তু আমাৰ প্ৰাণো সংকটত পৰিব।
কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ চাৰেং আৰু গৰাকীৰ কথা বৰকৈ মানিলে। আৰু সেই ঘুলিত জাৰ কালি থাকিবলৈ সুবিধা নোহোৱাত দক্ষিণ পশ্চিম আৰু উত্তৰ পশ্চিম ফাললৈকে মূৰকৈ থকা প্ৰীতিৰ ফৈনিক ঘুলি যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে জাৰ কালি থাকিবৰ আশয়েৰে বেছিভাগেই জাহাজ মিলি তালৈকে যাবলৈ মত দিলে। পাছে দক্ষিণৰ বতাহ অলপ অলপ বলাত তেওঁবিলাকৰ অভিপ্ৰায় সিদ্ধ হ'ব বুলি ভাবি জাহাজ মিলি ক্ৰীতিৰ ওচৰেদি যাবলৈ ধৰিলে। কিন্তু অলপ সময়ৰ পাছতেই সেই ঠাইৰ পৰা উৰাকুলু নামেৰে বৰ ধুমুহা বতাহ লাগিলে আৰু জাহাজ বাধা দি ধৰাত বতাহৰ সন্মুখলৈ পোনাব নোৱাৰি জাহাজ এৰি দিলত আমাক লৈ গ'ল। পাছে কৌডা নামেৰে এটা সৰু দ্বীপৰ আৰে আৰে গৈ কোনো প্ৰকাৰে সৰু নাওখন হাত কৰি ল'লোঁ আৰু তাক তুলি নানা উপায়েৰে জাহাজখন তলেদি মেৰাই বান্ধিলে। পাছে চুৰ্তিচটত জাহাজ লাগে বুলি ভয় কৰি পাল নমাই দিলত এনেই গ'ল আৰু ধুমুহাত জাহাজখনে বৰকৈ ঢলং পলং কৰিলত পাছদিনা কিছুমান মাল পেলাবলৈ ধৰিলে। তিনিদিনৰ দিনা তেওঁবিলাকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে আৰু কেইবাদিনলৈকেই বেলিকি তৰা নোলোৱাত আৰু নেৰানেপেৰাকৈ বৰ ধুমুহা হোৱাত তেতিয়াৰে পৰা আমাৰ প্ৰাণ ৰক্ষাৰ সকলো আশা গুচিল। পাছে তেওঁবিলাকে কেইবাদিনো অনাহাৰে থাকিলত পৌলে তেওঁবিলাকৰ মাজত থিয় হৈ কলে,
হে মানুহবিলাক, তোমালোকৰ এই আপদ আৰু হানি নহবলৈ মোৰ কথা শুনি কৃতিৰ পৰা জাহাজ মেলিব নালাগিছিল। কিন্তু এতিয়া মোৰ পৰামৰ্শ এই, তোমালোকে সাহস কৰা, কিয়নো তোমালোকৰ মাজৰ এটি প্ৰাণীৰো হানি নহব, কেৱল জাহাজৰে হানি হব। কাৰণ মই যি ঈশ্বৰৰ লোক আৰু যিজনৰ আৰাধনা কৰো, তেওঁৰ দূতে এই যোৱা ৰাতি মোৰ ওচৰত থিয় হৈ কলে, হে পৌল, ভয় নকৰিবা, কৈশৰৰ আগত তুমি থিয় হ'ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্বৰে তোমাক দিলে। এই কাৰণে হে মানুহবিলাক, তোমালোকে হাঁহ কৰা, কিয়নো মোক যেনেকৈ কলে তেনেকৈ অৱশ্যে ঘটিব। ঈশ্বৰত মোৰ এনে বিশ্বাস আছে, কিন্তু কোনো এটা দ্বীপত আমি পৰিব লাগিব।
পাছে আদ্ৰিয়া সমুদ্ৰত আমাক ইফাল সিফাল কৰি লৈ যাওঁতে চতুৰ্দশ ৰাতিৰ মাজনিশামান পৰত কোনো বামৰ ওচৰ চাপিছে বুলি খালাচীবিলাকে ভাবিলে। তাতে সিহঁতে পানী জুখিলত একুৰি বেও পালে আৰু এফেৰিমান গৈ আকৌ জুখি পোন্ধৰি বেও পালত শিলাময় ঠাইত লাগিব বুলি ভয় কৰি জাহাজৰ পাছফালে চাৰিটা লংগৰ পেলাই দিনলৈ আকাংক্ষা কৰি থাকে। কিন্তু জাহাজৰ খালাচীবিলাকে জাহাজৰ আগফালে লংগৰ পেলোৱাৰ ফলেৰে সাগৰত নাওখন নমাই পেলাবলৈ উপায় কৰাত পৌলে এশৰ সেনাপতিক আৰু সেনাবোৰক কলে,
সিহঁত জাহাজত নাথাকিলে তোমালোকে নিজেই ৰক্ষা পাব নোৱাৰে।
তেতিয়া সেনাবোৰে নাৱৰ লেজু কাটি তাক পানীত পৰিবলৈ এৰি দিলে। পাছে ৰাতিপুৱাবৰ সময়ত পৌলে সকলোকে আহাৰ কৰিবলৈ মিনতি কৰি কলে,
আজি চৈধ্য দিন তোমালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছা, এই কারণে মিনতি করছো তোমালকে কিছু আহার করা, কিয়নো খেয়ে তোমালকর নিস্তারর অর্থে উপকারী হব, কারণ তোমালকর কারু মূরর এডালি চুলিও নষ্ট নহব।
ইয়াকে কই তেও পিঠা লই সকলোরে আগত ঈশ্বরের স্তুতি করে পিঠা ভাঙি ভোজন করবলে সকলে সাহ করে নিজে নিজেও আহার করল। জাহাজত আমি মুঠে 203 কোটি 16 জন প্রাণী আছিল। সকলে আহার করে তৃপ্ত হলত তেওঁবিলাকে ঘেঁহু ধানব সাগরত পেলাই জাহাজ লঘু করিল। পাছে দিন হলত তেওঁবিলাকে সেই থল চিনি নাপাল, কিন্তু সমান তীরে এডোখর ঘুপিয়া ঠাই দেখি তেওঁবিলাকে যদি পারে তার ভিতরলে জাহাজ সুমাব মন করে লঙ্গরব কাটি পেলায় সাগরত এড়ি দিলে। আর একে সময়তে হালির বান্ধ মেলি বতাহত পাল তরি সেই তীরলে শুনালে, কিন্তু দুখন সাগর সংযুক্ত হওয়া ঠাইত পুরি জাহাজ লাগে। তাতে আগডোখর নলরাকই লগাত পাঁচডোখর ঢৌরকূপত ভাগি ভাগি গেল। তাতে বন্দিয়ারবিলাকর কোনোটো সাঁতুরি পলায় বলে সেনাবিলাকে সিহতক বধ করবলে আলস করিল। কিন্তু এখর সেনাপতিয়ে পৌলক রক্ষা করবলে মন করে সেই উদ্দেশ্যরপরা তেওঁবিলাকক নিষেধ করে এই আজ্ঞা দিলে, যিবুরে সাঁতুরিব জানে সেইবুরে আগেই জাপ মারি সাঁতুরি বামলে যাও, আর অবশিষ্টবুরে তক্তা বা জাহাজর যে যি পায় তারেই যাও। এইদরে সকলে বাম উঠি রক্ষা পালে।